Good evening. Itu Agashwani Kohima. Samlaka khobor puria sim kong nongla. Pohila headlines. National initiative nichiri one nation one team one agriculture viksit krishi sankalp abhiyan Nagaland ba dangor lab ani dise. Dudin rake national seminar titled Border Dynamics in Northeast India Challenges Opportunities and Policy Imperatives sukoi mari sura korise. New Land District Administration ba bhari karikhan polaboli di mana kori dise aro Nectar Department of Science and Technology ba Common Facility Center do New Chumukatima village di kholai dise. Itia pura khobor National Initiative One Nation One Team One Agriculture Nichede Viksit Krishi Sankalp Abhiyan VKSA Nagaland ba 1039 bosti khandi 1.03 lakh opor kisan kan lokodi bungji jaise May 29 tarik suru koriya campaign ba 58370 mota aro 45298 mahila kisan kan mobilize korigina balwala technologies climate resilient adat kan aro sarkar scheme laga janai degina porhai dise Dr Sandeep Deshmukh Scientist, senior scientists are head ICAR, KVK Woka, are a nodal officer, press and media for VKSC Nagaland Rakwesiki initiative pra SHGs, FPOs, are a rural now Jawan kan empower Guridia se. Campaign pra Itulaka Bhakti, Aji says Kurigina, Dr. Deshmukh Prakwesiki, Itubra Kisan kan Mila Joridia, institutional Joridia, are a sustainable agriculture di Thakka Degina, Viksit Bharat 2047 Laka Subnadi, Dangur Kodam, Ekta Aki Kuridi se. Dudin Rakya National Seminar titled Border Dynamics in Northeast India Challenges, Opportunities and Policy Imperatives to Koimari Suru Kurigina Baptist College Laga RDC Aro Nagaland University Bra Joga Kurise Keynote Speaker Sanjoy Hazurika Journalist Aro Policy Expert Bra Ide Political Obusta Thikana Nathakya Aro Alakalak Bhakuri Di Thakya Samoy Naga Samaj Di Mil Mila Prakipali Biswas Banavali Aro Itihas Di Samman Kurivali Janaise Taibra community pra jari rakya healing kam now jawan lokodi juriya chinta bhavana kan job appointments niyam nohoi kina bahara manu aiha dimapodi ilp aru indonaga kothabata rakya rokhai rakya kan aru tax system di dukta kya kan laga janai dise indo myanmar simona issues ti kothaguri taibra stakeholder lokodi kothabata aru Physical fencing di smart wala surveillance rakibuli, zamin noksan korea aro socio-cultural dokhan opor hushyar nimiti onorat korise. Hazarikarra, sustainable policy solutions karni biswas aro sop milaikena hutamila koribuli koise.
While the positive talks continue and people wait with or without hope, but currently it seems for resolution of another political issues, if not another agreement, we should remember there are examples from here of the Naga Hills which go back decades and which are truly inspiring examples of how communities and people have addressed critical issues of confrontation and violence, anger and despair, hatred and division.
Iru Kulaida address to Vipralo KCZ Chairman Governing Body Baptist College Kohimara DC. Newland District Administration ba Bhari Karikande 3 axles Lokodi Das Chaka Thakyakando Zepsa Atukuki Tolong Newland Park Kuriadu Manukanlaka Bajab Karni Manakuri DC. Order Brakwesiki Zepsa Tolong Park Kuribuli Ek Party Kali Ekta Gari Polavoli Paribo. Bhari Karikande 2 axles Lokodi Choita Chaka Thakyakanbra Tolong Park Kuribuli Paribo. কিন্তু এক দিন দি খালি 30টা গাড়ি খান ব্রা তলং পার করিবলি দিব ইদ নামানি এখন লগতে 10,000 টাকা ফাইন হব আর গাড়িটো কব্জা করে রাখিব Northeast Center for Technology Application and Reach, Nectar, Department of Sciences and Technology, Government of India, Bra, Common Facility Center, CFC, do, New Chumukotima Boss City, Ajikolai, Dise, Event, do, Donor Secretary, Chanchal Kumar, Bra, Joklai, Se, Facility, do, Ministry of Donor Laka, PM Divine Scheme, Nichidi, Nectar Livelihood Improvement Project, Laka, Bhagisabi, Banaisi, Jondo, Banana. Khas Cholavali Karni, Value Added Products Ase. Nectar, Director General Dr. Arun Kumar Sharma Bakwesi ke Project Laka Bhavana do 250 Organic Certified Class Sedo, 20 Nagaland Bra Milagina, Capacity Building Laka 250 Master Trainers Aro 25,000 Trainee Kisan Kan Banai Dibale Ase. Event Memorandum of Understanding do Nectar Aro The Entrepreneurs Associate Majuti CFC Implement Kori Milagina Rakibali Sohe Kori Se. আকাশবাণী কোহিমাৰপৰা আপনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক চেনেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কোৰ কোহিমা দি ফলো কৰিবি। আপনি খান বা এইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কোহিমাৰপৰা ভি শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপনি খান চাম লগা খবৰ শুনি আছে। ইণ্ডিয়াতো সেৱা সোশাচন আৰু কাৰিব কালিয়ান লগা প্ৰিন্সিপলছ পৰা জাৰি ৰাখি কেনে বেছি ডাঙৰ বদলি লগা এটা ডিকেট হৈ আছে। আকাশবাণী নিউজ কহিমাৰ পৰা আপুনি খান লগতে এটা স্পেচিয়েল ফিচাৰ দি যা একাৰো চাল সময় দৰকাৰ ছেক্টৰ দি চৰকাৰ পৰা কাম কৰি লগা আনি দি আছে। আজি আমি খান পৰা ইণ্ডিয়া লগা ট্ৰান্সপৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ দি বদলি আনি দিয়া কাণ দি দৰকাৰ ৰাখিব।
ডিকেট সময় ইন্ডিয়া পারা ইনফ্রাস্ট্রাকচার অনীতিতে হলিস্টিক আর ইন্টিগ্রেটেড এপ্রোচ পারা চলাই কিনে বেশি ডর বদলি আনি দিয়েছে। সদাই দিন হাইওয়ে বানাই দিয়া কামতে একটা হিসাবতে একদিন 34 কিলোমিটার্স লাগা সবচেয়ে বেশিতে বানাই আছে। যদি 2014 কুড়িয়া পারা তিনটা পার পারা বেশি হয়েছে। ভারতমালা পরিযোজনা নিচে হাইওয়েস লাগা 20,000 কিলোমিটার্স ওপরটো বানাই কিনে ইকোনমিক করিডর্স বানাবলে আর লজিস্টিকার খরচা তো কমতি করে দিবলে আছে। একই সময়তে রুরাল কানেক্টিভিটি পারা 99% পুঁজি কিনে প্রধানমন্ত্রী গ্রাম সড়ক যোজনা নিচে সাল 2014 পাছত 7.8 লাখ কিলোমিটার্স রাস্তাটো বানাই দিছে। পি এম গতি শক্তি ন্যাশনাল মাস্টার প্লেন পৰা 44 মিনিষ্ট্রিজ আৰু 36 স্টেটস আৰু ইউনিয়ন টেরিটরিজ খান তো ইউনিফাইড ইনফ্রাস্ট্রাকচার ডেভেলপমেন্ট কারণে জে আই এস বেস ডিজিটাল প্লেটফর্মতে মিলাই দিছে। অমৃত ভারত স্টেশন স্কিম নিচে 13,000 ওপর রেলওয়ে স্টেশন খান মডার্নাইজ করে দিছে। এভিয়েশন সেক্টরতে উদে দেশ কা আম নাগরিক উদান স্কিম নিচে 88 এয়ারপোর্টস খান এক্টিভেট করেছে। স্ট্যাচু অফ ইউনিটি চিনাব রেলওয়ে ব্রিজ যন্তু দুনিয়াতে সবচেয়ে লম্বা আছে আর অটল টানেল দুনিয়া লগা সবচেয়ে লম্বা টানেল 10,000 ফিট ওপর থাকিয়াতো ইন্ডিয়া লাগা ইঞ্জিনিয়ারিং মার্বলস লাগা নিশান হিসাব থাকি আছে। আর এটি সব কামিয়াত খান মিলাই কিনে প্রডাক্টিভিটির জারি রাখিয়া কানেক্টিভিটি ভাল করে দিয়ে আর সাল 2047 তাকতে বিকশিত ভারত বানাই দিবলে ফাউন্ডেশন তো বহি আছে। কোনো আকাশবাণী নিউজ কহিমা।
ডিষ্ট্ৰিক্ট টাস্ক ফৰ্চ ফৰ ইমিউনাইজেশ্যন আৰু ষ্টপ ডায়েৰিয়া মিটিংটো এক্সট্ৰা ছেচন কমিশ্যনাৰ লংলিং চি চালিম চি চাংদাম লগা চেয়াৰমেনশ্বিপ নিচিটি কনফাৰেন্স হল ডেপুটি কমিশ্যনাৰ অফিচ লংলিং দি আজি ৰাখিছে। চিফ মেডিকেল অফিচাৰ লংলিং ডক্টৰ থি এছ এনে পৰা ইমিউনাইজেশ্যন ডায়েৰিয়া বাচাই দিবলৈ গদম আৰু হাইজেন দি জাননী দি কেনে জোক লোৱা চব লগতে ডায়েৰিয়া অ' আৰ এছ আৰু জিংক টেবলেটছ চলাবলৈ কাৰণে কমিউনিটি লগতে জানকাৰী দিবলৈ মন ঠাই দিছে। ডক্টৰ এম টি চংশি ডিষ্ট্ৰিক্ট ইমিউনাইজেশ্যন অফিচে ইউ আই পি আৰ চি এইচ লংলিং পৰা ডিষ্ট্ৰিক্ট ইমিউনাইজেশ্যন কভাৰেজ পুঙাই দিবলৈ দুখ খান জনাই দিছে। তাৰ পৰা চব এন জি অ'ছ আৰু ষ্টেক হোল্ডাৰ্ছ লগতে টাৰ্গেট পাৰ্চেণ্টেজ কামি আপনাৰ মিটিং মুদব দিবলৈ কৈছে। ইণ্টাৰনেশ্যনেল ডে অফ য়োগা 2025 হবলৈ থাকি আগত আকাশবাণী নিউজ কহিমাৰ পৰা আপুনি খান লগত এটা স্পেচিয়েল ছিৰিজ প্ৰেক্টিচ য়োগা ফৰ গুড হেল্থ এণ্ড ৱেলনেছটো আনি দি আছে। য়োগা প্ৰেক্টিচ কৰি কিনে গাঁও ভাল ৰাখিবলৈ আলগ আলগ প্ৰচেছ লগা আমি খান পৰা সূতাই দিন জানিবলৈ পাব। আজি চাম আমি খান পৰা ছাভাসানা য়ানি ডেড বডি প'ষ্টাৰ লগা শুনিবলৈ পাব। ছাভা মতলব মৰিয়া গাঁও পষ্টাৰ দি গাঁও বিচি পৰা মাটি দি লেট যাই কিনে চকু বন্ধ কৰি হাত আৰু ঠিং খান আৰাম ৰাখি আছে। এইটোৰ পৰা চিন্তা ভাৱনা চব কিছু হালকা কৰি দি আৰু গাঁও আৰু দিমাগ দি আৰাম কৰি দিয়ে। এইটোৰ পৰা চাইক'ফিজিঅলজিকেল ছিষ্টেম পূৰা দি আৰাম কৰি দিয়ে। দিমাগ যন্দ বাহাৰ দুনিয়াৰ লগতে সূতাই জুৰি কিনে থাকি এইটো ৱাপাছ আহি যায় আৰু দিমাগটো শান্তি দি ৰাখি কিনে প্ৰেক্টিচনাৰটো পাহাৰ লগা এনভাইৰমেণ্ট পৰা দূৰ থাকি আছে। এইটোতো ষ্ট্ৰেছ আৰু এইটোৰ পৰা দুখ দিয়া খান লগা মেনেজমেণ্টে বেছি লাভ দিয়া এটা আছে। খবৰ শ্ৰেষ্ঠ হেডলাইনছ দুবাৰা জনাই দি আছে। ন্যাশনেল ইনিচিয়েটিভ নিচিডি ওৱান নেশ্যন ওৱান টীম ওৱান এগ্ৰিকালচাৰ বিকশিত কৃষি সংকল্প অভিযান নাগালেণ্ড বা ডাঙৰ লাভ আনি দিছে। দুদিন ৰাখে নেশ্যনেল ছেমিনাৰ টাইটল বৰ্ডাৰ ডাইনামিক্স ইন নৰ্থ ইষ্ট ইণ্ডিয়া চেলেঞ্জেছ অপৰচুনিটিজ এণ্ড পলিচি ইম্পেৰেটিভছো কইমা দিছেৰ কৰিছে। নিউলেণ্ড ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পৰা ভাৰী গাড়ী পোলাবলৈ দি মানা লগাই দিছে আৰু নেক্টৰ ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজিৰ পৰা কমন ফেচিলিটি চেণ্টাৰটো নিউ চমুকটিমা ভিলেজ দি খোলাই দিছে। ইটোৰ লগত আজি চাম লগা খবৰ ইমান ডিচেছ কৰি আছে।